এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে ইজৰাইলৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক বিশেষ গুৰুত্ব দিয়ে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজিৰে পৰা ৰাজাজী উৎসৱ উদযাপন কৰা হ'ব। মহাৰাষ্ট্ৰ চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাৰ CBI তদন্তৰ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে। মণিপুৰী হাস্যব্যংগ ছবি বুঙে শ্ৰেষ্ঠ শিশু আৰু পৰিয়াল ছবিৰ শিতানত সন্মানীয় বাফটা বঁটা লাভ কৰিছে। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত ছুপাৰ এইটৰ এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ হাতত 76 ৰাণত পৰাস্ত হয়। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে ইজৰাইলৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক বিশেষ গুৰুত্ব দিয়ে বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে ইজৰাইলৰ সৈতে ভাৰতৰ সম্পৰ্ক বিশ্বাস, উদ্ভাৱন আৰু শান্তি তথা প্ৰগতিৰ ক্ষেত্ৰত উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত আধাৰিত। সামাজিক মাধ্যমত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিহুৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইজৰাইলৰ মাজৰ শক্তিশালী সম্পৰ্ক তথা দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিবিধতাৰ বিষয়ত নেতানিহুৰ সৈতে তেওঁ সন্মতি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে কয় যে তেওঁৰ সমাগত ইজৰাইলৰ ভ্ৰমণৰ সময়ত এনে বিষয়সমূহত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভাৰত আৰু ইজৰাইলৰ মাজৰ সম্পৰ্ক দুজন বিশ্ব নেতাৰ মাজৰ শক্তিশালী মিত্ৰতা বুলি উল্লেখ কৰিছিল। তেওঁ লগতে কয় যে দুয়োখন দেশ হৈছে উদ্ভাৱন, নিৰাপত্তা আৰু উমৈহতীয়া কৌশলগত দৰ্শনৰ অংশীদাৰ। দুয়োখন দেশে একেলগে স্থিৰতা আৰু প্ৰগতিৰ দিশত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতীয়মান কৰিছে। তদুপৰি কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা আৰম্ভ কৰি আঞ্চলিক সহযোগিতা পৰ্যন্ত দেশ দুখনৰ মাজৰ সহযোগিতাই নতুন মাত্ৰালৈ গতি কৰিছে বুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজিৰে পৰা ৰাজাজী উৎসৱ উদযাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কালি এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰপতি ভৱনৰ মুখ্য প্ৰাংগণত ব্ৰিটিছ স্থপতিবিদ এডৱিন লুটিয়েন্সৰ প্ৰতিমূৰ্তিৰ স্থানত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় গৱৰ্ণৰ জেনেৰেল চি ৰাজাগোপালচাৰীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে চি ৰাজাগোপালচাৰীৰ প্ৰশংসা কৰি কয় যে তেওঁ এনে এগৰাকী নেতা আছিল যিয়ে ক্ষমতাক পদবী বুলি নহয় বৰঞ্চ সেৱা হিচাপেহে গ্ৰহণ কৰিছিল। স্বাধীনতাৰ কেইবাদশকৰ পাছতো ৰাষ্ট্ৰপতি ভৱনত ব্ৰিটিছ প্ৰশাসক এগৰাকীৰ প্ৰতিমূৰ্তি থকাটো অতি দুৰ্ভাগ্যজনক বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজাজী উৎসৱৰ সৈতে সংগতি ৰাখি কাইলৈৰ পৰা 1 মাৰ্চলৈ শ্ৰী ৰাজাগোপালচাৰীৰ বিষয়ক এখন প্ৰদৰ্শনীও আয়োজন কৰা হ'ব। মহাৰাষ্ট্ৰ চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ যোৱা মাহত বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাৰ CBI তদন্তৰ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশে কালি মুম্বাইত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মহাজ্যোতি চৰকাৰে এই বিমান দুৰ্ঘটনাৰ সৈতে থকা সকলো শংকা দূৰ কৰাৰ প্ৰয়াস কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ বিজেপিৰ মিত্ৰজোঁট NCPৰ পৰা এই বিমান দুৰ্ঘটনাৰ CBI তদন্ত বিচাৰি প্ৰেৰণ কৰা এখন পত্ৰ লাভ কৰিছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় আৰু ৰাজ্যিক CIDৰ উপৰি CBIয়েও এতিয়া এই ঘটনাৰ তদন্ত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা 28 জানুৱাৰীত অজিত পাৱাৰ আৰু আন 4 জন লোকৰ পুনেৰ বাৰামতীৰ সমীপত এটা বিমান দুৰ্ঘটনাত মৃত্যু হয়। শ্ৰীফাড়নবীশে কয় যে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে VSR কোম্পানীসমূহৰ বিত্তীয় নথি পত্ৰৰ পৰীক্ষা কৰি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পবিত্ৰ ৰমজানৰ সময়তে পাকিস্তানে আফগানিস্তানৰ ভূখণ্ডত আকাশমাৰ্গেৰে চলোৱা আক্ৰমণক ভাৰতে তীব্ৰ গৰিহণা দিছে। এই আক্ৰমণত আফগানিস্তানৰ শিশু আৰু মহিলাকে ধৰি কেইবাজনো সাধাৰণ নাগৰিক নিহত হয়। এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে আভ্যন্তৰীণ বিফলতা ঢাকিবৰ বাবে পাকিস্তানে অন্য দেশক আক্ৰমণ কৰে। তেওঁ আফগানিস্তানৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু স্বাধীনতাৰ বাবে ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলনৰ জৰিয়তে বিশ্বৰ নেতাসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ সামৰ্থ্যৰ বিষয়ে উমান পোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে এই শীৰ্ষ সন্মিলনখনক কৃত্ৰিম বুদ্ধিমত্তা বিষয়ৰ সৰ্ববৃহৎ সন্মিলন বুলি অভিহিত কৰি ইয়াৰ সফলতাৰ বাবে তেওঁ দেশৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনায়। এই সময়খিনিতে ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা তিনিটা মেড ইন ইণ্ডিয়া প্ৰকল্পৰ আৰ্হিও মুকলি কৰে। ভৱিষ্যতৰ পৃথিৱীত কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি কিদৰে প্ৰয়োগ কৰা হ'ব সেই বিষয়ত নীতি নিৰ্ধাৰণৰ দিশত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলন অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মত প্ৰকাশ কৰি বিষয়টোক লৈ গৌৰৱ ব্যক্ত কৰে। একেদৰে ভাৰতবৰ্ষৰ সংস্কৃতিয়ে সমগ্ৰ বিশ্বৰ নেতৃস্থানীয় লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লৈ ভাৰতত প্ৰাচীন পুথিপাজি জ্ঞান আৰু হস্তলিপিসমূহ সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়াই সমাদৰ লাভ কৰিছে। এই বিষয়টোৰ উদাহৰণ হিচাপে সুশ্ৰুত সংহিতাৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে। একোটা মহৎ কাৰ্য অগণন লোকৰ জীৱন সলনি কৰিব পাৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এনে কামৰ সৈতে জড়িত লোকসকলক ভূয়সী প্ৰশংসা কৰে। কাইলৈ ৰাষ্ট্ৰপতি ভৱনত উদযাপন কৰিবলগীয়া ৰাজাজী উৎসৱত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল চি ৰাজাগোপালাচাৰীৰ এটা প্ৰতিমূৰ্তি মুকলি কৰা হ'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজাগোপালাচাৰীক ক্ষমতাৰ বাবে নহয় সেৱাৰ মনোভাৱেৰে কাম কৰা ব্যক্তি বুলি প্ৰশংসা কৰে। লণ্ডনত অনুষ্ঠিত 79 সংখ্যক ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা চমুকৈ বাফটাত একচন থ্ৰিলাৰ ওৱান বেটল আফটাৰ এনাডাৰ শ্ৰেষ্ঠ ছবিকে ধৰি 6টা বঁটা লাভ কৰিছে। পল থমাছ এণ্ডাৰছনে এই ছবিখনৰ বাবে শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটা লাভ কৰে। তেওঁ লগতে শ্ৰেষ্ঠ এডপ্টেড স্ক্ৰীণ প্লে আৰু শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ বঁটাও লাভ কৰে। ভেম্পায়াৰৰ ওপৰত নিৰ্মিত ছবি চিনাৰ্ছ আৰু গথিক হৰৰ ফ্ৰেংকেনষ্টাইনে 3টাকৈ বঁটা লাভ কৰে। ফাৰহান আখতাৰৰ এক্সেল এণ্টাৰটেইনমেণ্টৰ পৰিচালনাৰ মণিপুৰী হাস্যব্যংগ ছবি বুঙে শ্ৰেষ্ঠ শিশু আৰু পৰিয়াল ছবিৰ শিতানত সন্মানীয় বাফটা বঁটা লাভ কৰিছে। বুং হৈছে লক্ষ্মীপ্ৰিয়া দেৱীৰ নিৰ্দেশনাৰ প্ৰথমখন ছবি। শিশু অভিনেতা গুগুন কিপজেন আৰু বালা হিচামে অভিনয় কৰা এই মণিপুৰী ছবিখনে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ছবিক পাছ পেলাই এই বঁটা লাভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ পাম বীচৰ থকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাৰ এ লাগো বাসভৱন চৌহদত নিৰাপত্তাৰক্ষীৰ গুলীত এজন সশস্ত্ৰ লোকৰ মৃত্যু হয়। দেশখনৰ গোপন সেৱা বিভাগৰ সূত্ৰই এই কথা সদৰি কৰে। অৱশ্যে এই ঘটনাৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পন্নী তথা দেশখনৰ ফাৰ্ষ্ট লেডী মেনেলিয়া ট্ৰাম্প ৱাশ্বিংটনৰ হোৱাইট হাউছত আছিল। নিহত লোকজন উত্তৰ কেৰোলিনাৰ কেমেৰুনৰ 21 বছৰীয়া আষ্টিন ট্ৰাকাৰ মাৰ্টিন বুলি চিনাক্ত কৰা হৈছে। যুৱকজন শ্বটগান আৰু গেছকেনেৰে সজ্জিত হৈ আছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। নিহত যুৱকজন কিছুদিন পূৰ্বৰে পৰা নিখোজ হৈ আছিল বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তা বেহু ভাঙি কি উদ্দেশ্যত সশস্ত্ৰ যুৱকজন চৌহদত প্ৰৱেশ কৰিছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8ৰ এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ হাতত 76 ৰাণত পৰাস্ত হয়। দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 187 ৰাণ সংগ্ৰহ কৰে। ডেভিড মিলাৰে 63 আৰু টিষ্টন ষ্ট্ৰাপছে 44 ৰাণ কৰে। প্ৰত্যুত্তৰত ভাৰতে 18 অভাৰ 5টা বলতে 8টা উইকেট হেৰুৱাই 111 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ শিৱম ডুবে সৰ্বাধিক 42 ৰাণ কৰে। দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জেনছনে 4টা উইকেট দখল কৰাৰ লগতে কেশৱ মহাৰাজে 2টা উইকেট লাভ কৰে। ডেভিড মিলাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ পাল্লেকেলে ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8ৰ আন এখন খেলত ইংলেণ্ডে শ্ৰীলংকাক 51 ৰাণত পৰাস্ত কৰে। ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 146 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকা 16 অভাৰ 1টা বলতে 8টা উইকেট হেৰুৱাই কেৱল 95 ৰাণহে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত জিম্বাবৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে ইজৰাইলৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক বিশেষ গুৰুত্ব দিয়ে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজিৰে পৰা ৰাজাজী উৎসৱ উদযাপন কৰা হ'ব। আৰু G20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত ছুপাৰ 8ৰ এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ হাতত 76 ৰাণত পৰাস্ত হয়। এতিয়াৰ বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।